দ্বিতীয় থিছলনিকিয়া 2 অধ্যায় যীশুৰ পুনৰ আগমন। হে ভাইসকল, এতিয়া আমি আপোনালোকক অনুৰোধ কৰোঁ যে আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ আগমন আৰু তেওঁৰ ওচৰত আমি গোট খোৱাৰ বিষয়ে আপোনালোকে জানি লওক। আমি আপোনালোকক কওঁ, প্ৰভুৰ দিন ইতিমধ্যে আহিল, এইবুলি আপোনালোকৰ মন সহজতে অস্থিৰ নহওক নাইবা ব্যাকুল নহওক, কিয়নো কোনো কোনোৱে হয়তো আত্মাৰ দ্বাৰাই বা অন্য কাৰোবাৰ কথাৰ দ্বাৰাই অথবা আমি লিখা কোনো চিঠিৰ দ্বাৰাই এইবুলি ক'ব পাৰে। আপোনালোকক কোনোৰূপে কাকো ভুলাবলৈ নিদিব, কিয়নো সেইদিন অহাৰ আগেয়ে ঈশ্বৰৰ বিৰুদ্ধে ধৰ্ম পৰিত্যাগ কৰা দেখা যাব আৰু সেই অবাধ্যতাৰ পুৰুষ যি বিনাশ হ'বলগীয়া পুত্ৰ সি প্ৰকাশিত হ'ব। ঈশ্বৰ নামেৰে খ্যাত আৰু উপাসনাৰ যোগ্য যি সকলো আছে এই সকলোৰে বিৰুদ্ধে থিয় হৈ সেই অবাধ্যতাৰ পুৰুষে নিজকে ওখত প্ৰতিষ্ঠিত কৰিব। এনেকৈ ঈশ্বৰৰ মন্দিৰত বহি নিজকে নিজে ঈশ্বৰ বুলি ঘোষণা কৰিব। এইবোৰ যে ঘটিব সেই কথা মই আপোনালোকৰ লগত থাকোঁতেই আপোনালোকক কৈছিলোঁ। এই বিষয়ে আপোনালোকৰ মনত নপৰেনে? সেই অবাধ্যতাৰ পুৰুষক কেৱল তাৰ নিৰূপিত কালতহে প্ৰকাশিত হ'বলৈ কিহে বাধা দি ৰাখিছে সেয়ে আপোনালোকে জানে, কিয়নো ঈশ্বৰৰ অবাধ্যতাৰ সেই গোপন তত্ত্বই ইতিমধ্যে কাৰ্য সাধন কৰি আছে। কেৱল এজন আছে যিজনে বৰ্তমান তাক প্ৰকাশ হোৱাত বাধা দি ৰাখিছে, তাক দূৰ নকৰা পৰ্যন্ত বাধা দিয়ে থাকিব। তাৰ পাছত সেই অবাধ্যতাৰ পুৰুষজন প্ৰকাশিত হ'ব আৰু প্ৰভু যীশুৱে নিজৰ মুখৰ নিশ্বাসৰ দ্বাৰাই তাক ধ্বংস কৰিব আৰু তেওঁৰ আগমনৰ আবিৰ্ভাৱৰ দ্বাৰাই তাক শেষ কৰিব। ছয়তানৰ কৰ্ম অনুসাৰে সেই অবাধ্যতাৰ পুৰুষ আহিব। সি সকলো মিছা পৰাক্ৰম কাৰ্য, আচৰিত চিন আৰু অদ্ভুত লক্ষণ দেখুৱাব। বিনাশ পথৰ যাত্ৰীসকলক অধাৰ্মিকতাৰ চলনাৰে সকলো ধৰণৰ প্ৰবঞ্চনা কৰিব, কিয়নো এই লোকসকলে পৰিত্ৰাণ পাবৰ কাৰণে সত্য প্ৰেমক গ্ৰহণ নকৰিলে। সেয়েহে তেওঁলোকে যাতে মিছাক বিশ্বাস কৰিব তাৰ বাবে ঈশ্বৰে তেওঁলোকলৈ এক ভ্ৰান্তিজনক কাৰ্য কৰা শক্তি পঠাব। যিসকলে সত্যক বিশ্বাস নকৰিলে কিন্তু অধাৰ্মিকতাত আনন্দিত হ'ল সেই লোকসকলৰ বিচাৰ হ'ব। প্ৰভুত থিৰে থাকিবলৈ উপদেশ। প্ৰভুৰ প্ৰিয় ভাইসকল, আপোনালোকৰ কাৰণে ঈশ্বৰক সকলো সময়তে ধন্যবাদ দিয়া আমাৰ কৰ্তব্য, কিয়নো আপোনালোকৰ আত্মাৰ শুদ্ধিকৰণ কাৰ্যৰে পবিত্ৰতালৈ আনিলে আৰু সত্যক বিশ্বাস কৰাৰ মাধ্যমেৰে পৰিত্ৰাণ পাবৰ কাৰণে ঈশ্বৰে আদিৰে পৰা আপোনালোকৰ প্ৰথম ফলৰূপে মনোনীত কৰিলে। আমাৰ শুভবাৰ্তাৰ দ্বাৰাই পৰিত্ৰাণ পাবলৈ তেওঁ আপোনালোকক আমন্ত্ৰণ কৰিলে যাতে আপোনালোকে আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ মহিমাৰ ভাগী হয়। এই হেতুকে হে ভাইসকল, থিৰে থাকক। পত্ৰৰ দ্বাৰা বা কথাৰ দ্বাৰাই যি যি শিক্ষা আমি আপোনালোকক দিলোঁ সেই সকলোকে ধৰি ৰাখক। এতিয়া আমাৰ প্ৰভু যীশুখ্ৰীষ্টে নিজে আৰু যিজনে আমাক প্ৰেম কৰি আমাক অনন্ত সান্ত্বনা আৰু ভৱিষ্যতৰ উত্তম আশা অনুগ্ৰহেৰে দিলে, আমাৰ সেই পিতৃ ঈশ্বৰে আপোনালোকৰ হৃদয়ক সান্ত্বনা দিয়ক আৰু সকলো সৎকৰ্ম আৰু সৎবাক্যত আপোনালোকৰ মন সুস্থিৰ কৰক।